এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। হেমন্ত চৰেনে চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোট বিচাৰিব। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 28খন জিলাৰ প্ৰায় 22 লাখ লোক এতিয়াও বানৰ কবলত আছে। ভাৰতৰ অবিনাশ চৌবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ 3000 মিটাৰ ষ্টিপল চেজত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে আৰু হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাবৱেক 100 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে মস্কোত 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা বাণিজ্য বিনিয়োগ শক্তি সহযোগিতা শিক্ষা সংস্কৃতি তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বাৰ্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহক লৈও মত বিনিময় কৰিব। তদুপৰি তেওঁলোকে ব্ৰিক্ছ ছাংঘাই সহযোগিতা সংস্থা G20 পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ দৰে গ্ৰুপীয় পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভতো আলোকপাত কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নৈশ ভোজৰ আয়োজন কৰিব। শ্ৰীমোদীয়ে কাইলৈ ৰাছিয়াত ভাৰতীয় সমুদায় লোকসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে ক্ৰেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰোছাটম পেভিলিয়ন দৰ্শন কৰিব। ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে 3 বছৰৰ বিৰতিৰ পাছত হোৱা এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাছিয়া ভ্ৰমণ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কাইলৈ অষ্ট্ৰিয়াত উপস্থিত হ'ব। এয়া হ'ব বিগত 41 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেক্সেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাইৰ সৈতেও আলোচনাত মিলিত হ'ব। শ্ৰীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব। হেমন্ত চৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোট বিচাৰিব। এই উদ্দেশ্যে আজি বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছে। দিনৰ 11 বজাত অধিৱেশন আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হেমন্ত চৰেনে ঝাৰখণ্ড মুক্তি মৰ্চা জে এম ইউৰ সকলো বিধায়ককে অধিৱেশনত উপস্থিত থকাৰ নিৰ্দেশ দিছে। জে এম ইউৰ মিত্ৰজোঁটৰ কংগ্ৰেছ আৰ জে ডি আৰু চি পি আই এম এল এৰ এই আস্থা ভোটৰ সময়ত বিধায়কসকলক উপস্থিত থাকিবলৈ কৈছে। 81খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাৰ 5খন আসন খালী হৈ আছে। আস্থাৰ ভোটত জয়লাভ কৰাৰ বাবে 39জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। আসনাধিষ্ঠিত মিত্ৰজোঁটৰ 40জন বিধায়কৰ সমৰ্থন আছে। ইয়াৰে 27জন জে এম এমৰ 17জন কংগ্ৰেছৰ আৰু আৰ জে ডি তথা চি পি আই এম এলৰ 1জনকৈ বিধায়ক আছে। আনহাতে বিৰোধীৰ 27জন বিধায়কৰ 24গৰাকী বিজেপি আৰু 3জন এ জে এছ ইউ 3জন নিৰ্দলীয় বিধায়ক। উল্লেখযোগ্য যে শপত গ্ৰহণৰ পূৰ্বে হেমন্ত চৰেনে 44জন বিধায়কৰ সমৰ্থন পত্ৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণক প্ৰদান কৰিছে। বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰাৰ পাছত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰাৰ কথা। মন্ত্ৰীসভাত নতুন সদস্য অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে আজি নেট ইউ জি চি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় তথা ন্যায়াধীশ জে বি পালিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত 26খন আবেদনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলে দাখিল কৰা এই আবেদনত নেট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগৰে পৃথক পৃথক সুকীয়া অনুসন্ধানৰ বাবে দাবী জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে এখন শপতনামা দাখিল কৰিছে। চৰকাৰে নেট ইউ জি 2024ত ব্যাপক হাৰত কোনো অনিয়ম হোৱাৰ কাম নথকাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কোনো প্ৰয়োজন নাই বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এ স্নাতক পৰ্যায়ৰ সংযুক্ত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা 2024ৰ উত্তৰ পত্ৰ প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে কাইলৈৰ ভিতৰত উত্তৰ পত্ৰ প্ৰত্যাহ্বান জনাব পাৰিব। অহা এসপ্তাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। উত্তৰ পত্ৰ পৰীক্ষাৰ্থীসকলে তেওঁলোকে লাভ কৰিব পৰা নম্বৰ সন্দৰ্ভত এটা আনুমানিক ধাৰণা প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে এই পৰীক্ষা হাইব্ৰিড পদ্ধতিত আয়োজন কৰা হৈছিল। ইয়াৰ অনুসৰি 15টা বিষয়ৰ বাবে কলম বহী আধাৰিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে 48টা বিষয়ৰ বাবে কম্পিউটাৰ আধাৰিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই বছৰ 13,40,000ৰ অধিক শিক্ষাৰ্থীয়ে 261খন কেন্দ্ৰীয় ৰাজ্যিক ডিড আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে পঞ্জীয়ন কৰিছে।
विकसित भारत का ये है नया अध्याय सबसे समान व्यवहार मिलेगा सबको न्याय सरल है सुलभ है पारदर्शी तकनीकी युक्त है और है स्वदेशी इसमें है महिलाओं बुजुर्गों का सम्मान शामिल है इसमें जन जन की आन साथ इसके चलने का देश भर चढ़ा जुनून ये है आजाद भारत के अपने कानून।
ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 28খন জিলাৰ প্ৰায় 22,00,000 লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত 24 ঘণ্টাত 8জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 66জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ 97টা ৰাজহ চক্ৰৰ 3,400খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বিগত 24 ঘণ্টাত NDRF, SDRF আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ 218জন লোকক উদ্ধাৰ কৰিছে। প্ৰশাসনে স্থাপন কৰা 269টা আশ্ৰয় শিবিৰত 53,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে আন কেইবাখনো নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। বিগত 24 ঘণ্টাত অন্যান্য আন্তঃগাঁথনিৰ লগতে 172টা পথ আৰু 6খন দলং ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানত 15,00,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত ৰাষ্ট্ৰীয় ডায়েৰিয়া প্ৰতিৰোধী অভিযান 2024 সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গেষ্ট্ৰলজী বিভাগৰ অধ্যাপক ডঃ গোবিন্দ কে মাখৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শিশু স্বাস্থ্য তথা ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ তত্বাৱধায়ক আৰু উপ আয়ুক্ত ডঃ শোভনা গুপ্তাৰ সৈতে হোৱা এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2331-4444 এই নম্বৰত ফোন কৰি ডায়েৰিয়া প্ৰতিৰোধ অনাময় তথা বিশুদ্ধ খোৱাপানীকে ধৰি ডায়েৰিয়া সম্পৰ্কে তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপযোগে 9289-940-44 এই নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ভাৰতৰ অবিনাশ ছেবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত 3,000 মিটাৰ ষ্টেবল ছেছত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। তাৰকা খেলুৱৈগৰাকীয়ে নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি এই নতুন অভিলেখ কৰিবলৈ সক্ষম হয়। খেলুৱৈগৰাকীয়ে নিজৰ উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি প্ৰতিযোগিতাৰ ষষ্ঠ স্থানত থাকে। ইথিঅপিয়াৰ আব্ৰাহাম ছিমে প্ৰথম স্থান অধিকাৰ কৰে। হাৰাৰীত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাবৱেক 100 ৰাণত পৰাস্ত কৰে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰ 2টা উইকেটৰ বিনিময়ত 234 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই 47টা বলত 100 ৰাণ কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাৰ্ডে 47টা বলত 77 ৰাণ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে 18 অভাৰ আৰু 4টা বলত 2টা উইকেট হেৰুৱাই 134 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতীয় দলৰ মুকেশ কুমাৰ আৰু আবেশ খানে 3টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰবি বিষ্ণুৱে 2টা আৰু ৱাশ্বিংটন সুন্দৰে 1টা উইকেট দখল কৰে। ইয়াৰ লগে লগে ভাৰতে 5খনীয়া টি20 শৃংখলাত 1-1 সমতা স্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। হেমন্ত চোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোট বিচাৰিব। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 28খন জিলাৰ প্ৰায় 22 লাখ লোক এতিয়াও বানৰ কবলত আছে আৰু ভাৰতৰ অবিনাশ চিবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ 3000 মিটাৰ ষ্টেবল চেছত নতুন ৰাষ্ট্ৰীয় অভিলেখ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।